আকাশবাণী গুৱাহাটী সন্ধিয়া আঞ্চলিক বাতৰি পঢ়িছো অৰুণা গোস্বামী আৰু মোৰ সৈতে আছে অংকুৰজ্যোতি শৰ্মা। এতিয়া বাহৰ বাতৰিসমূহ হল দেশৰ আগশাৰীৰ অৰ্থনীতিবিদৰ সৈতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, আসন্ন কেন্দ্ৰীয় বাজেট সন্দৰ্ভত অৰ্থনীতিবিদৰ পৰামৰ্শ গ্ৰহণ, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া কৰা বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা প্ৰকাশ, ৰাজ্যৰ কেইবাখনো জিলাত বান পৰিস্থিতি উন্নত যদিও 27খন জিলাৰ 14 লাখতকৈ অধিক লোক বানৰ কবলত, বানত মৃত্যুৰ সংখ্যা 83লৈ বৃদ্ধি, ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কৃষিমন্ত্ৰী অতুল বৰাই মন্তব্য, বিশ্ব জনসংখ্যা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত বিশেষ কাৰ্যসূচী আয়োজন আৰু ওড়িশাৰ ভূৱনেশ্বৰত আয়োজিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনীষা সোণোৱাল, ৰেখামণি গগৈ আৰু মৃদুস্মিতা চিত্ৰকৰৰ ৰূপৰ পদক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন আৰু দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে নতুন দিল্লীত মত বিনিময় কৰে। শ্ৰীমোদীয়ে আসন্ন কেন্দ্ৰীয় বাজেট সন্দৰ্ভত তেওঁলোকৰ দৃঢ় পৰামৰ্শও গ্ৰহণ কৰে। অৰ্থনীতিবিদৰ উপৰিও বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলো এই বৈঠকত উপস্থিত থাকে। বৈঠকত নীতি আয়োগৰ উপাধ্যক্ষ সুমন বেৰী আৰু অন্য সদস্যসকলেও অংশ লয়। উল্লেখযোগ্য যে সংসদৰ বাজেট অধিৱেশন 22 জুলাইত আৰম্ভ হ'ব আৰু 23 জুলাইত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে লোকসভাত 2024-25 বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। এয়া হ'ব নৰেন্দ্ৰ মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট। এই বাজেটে 2047 চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে পথৰ নিৰ্দেশনা দিব বুলি আশা কৰা হৈছে। যোৱা মাহত অনুষ্ঠিত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি সুমিত্ৰা প্ৰতিমালৈ এইবাৰৰ বাজেট চৰকাৰৰ দূৰদৰ্শী নীতি আৰু ভৱিষ্যতৰ উপযোগী দৃষ্টিভংগী ফলপ্ৰসূলক্ষী হ'ব বুলি মন্তব্য কৰিছিল। তেওঁ লগতে কেন্দ্ৰ চৰকাৰে দেশত সংস্কাৰ আৰু পৰিৱৰ্তন সাধনৰ বাবে বিভিন্ন ঐতিহাসিক সিদ্ধান্ত বাজেটত অন্তৰ্ভুক্ত কৰিব বুলি আশা কৰিছে। আজিৰ বৈঠকত কেইবাগৰাকী বিশেষজ্ঞই চৰকাৰক সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে কৰ ৰেহাই তথা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰি দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ দ্ৰুত কৰি তোলাৰ পৰামৰ্শ দিছে। উল্লেখযোগ্য যে 2023-24 বৰ্ষত দেশৰ অৰ্থনৈতিক বিকাশৰ হাৰ আছিল 8.2%। ইয়াৰ আগেয়ে লোকসভা নিৰ্বাচনৰ বাবে যোৱা ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট দাখিল কৰা হৈছিল। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিষয়টো পুনৰ বিবেচনা কৰি এই সন্দৰ্ভত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ফৰকাল হোৱাৰ বাবে বাঢ়নী পানী হ্ৰাস পাইছে যদিও এতিয়াও 27খন জিলাৰ 14 লাখতকৈ অধিক লোক বানৰ কবলত আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা তথ্য অনুসৰি এতিয়াও 86টা ৰাজহ চকুৰ 2500ৰো অধিক গাঁৱৰ বিচ্ছিন্ন অঞ্চল বানৰ পৰি গৈ আছে। এই বানত 39,000 হেক্টৰতকৈ অধিক কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। যোৱা 24 ঘণ্টাত বানৰ ফলত পুনৰ 4,000 লোকে প্ৰাণ হেৰুওৱাত সেইবাবে বানত মৃত্যু হোৱা লোকৰ সংখ্যা 83লৈ বৃদ্ধি পাইছে। ৰাজ্য চৰকাৰে 209টা আশ্ৰয় শিবিৰ আৰু 156টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰিছে। এনডিআৰএফ, এছডিআৰএফ, অগ্নিনিৰ্বাপক বাহিনী, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ স্বেচ্ছাসেৱকসকলে বান ক্ষতিগ্ৰস্ত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। মন্ত্ৰী জয়ন্ত মহাপাত্ৰই আজি বৰাক উপত্যকাৰ বান পৰিস্থিতি বুজ লোৱাৰ বাবে শিলচৰত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্তসকলৰ অৱস্থাৰ বুজ লয়। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে কাছাৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। উল্লেখযোগ্য যে ধাৰাষাৰ বৰষুণৰ ফলত কাছাৰ জিলাত বানে বিস্তৰ ক্ষতি কৰিছে। বানৰ ফলত কুম্ভীৰগ্ৰাম বিমান বন্দৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথ খহি যোৱাৰ বাবে পথটোৰে যাতায়াত ব্যাহত হৈ পৰিছে। মন্ত্ৰীগৰাকীয়ে কয় যে ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সাহায্য আৰু ক্ষতিপূৰণ নিশ্চিত কৰিবলৈ কাছাৰৰ অভিভাৱক মন্ত্ৰীগৰাকী দুদিন জিলাখনত থাকি সকলো দিশ তদাৰক কৰিব। কৰিমগঞ্জ জিলাৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও কুচিয়াৰা নৈৰ জলপৃষ্ঠ এতিয়াও বিপদ সীমাৰ ওপৰত আছে। জিলাখনৰ 42টা অঞ্চল পানীত বুৰ গৈ থকাৰ লগতে 22,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। বৰাক উপত্যকাৰ বান পৰিস্থিতি সন্দৰ্ভত হাইলাকান্দিৰ পৰা আমাৰ সংবাদদাতা লোক বলদেৱে এইদৰে কয়।
বতৰ ফৰকাল হোৱাৰ লগে লগে বৰাক উপত্যকাৰ বান পৰিস্থিতিৰ দ্ৰুত উন্নতি হৈছে। বিশেষকৈ বৰাক উপত্যকাৰ প্ৰধান নদী বৰাক নদীৰ জলস্থল বৰ্তমান বিপদসীমাৰ তলেৰে প্ৰবাহিত হৈছে। বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত বান পৰিস্থিতি উন্নত হোৱাৰ লগে লগে বানাক্ৰান্তই আশ্ৰয় শিবিৰ এৰি নিজ নিজ ঘৰলৈ ৰাওনা হোৱা আৰম্ভ কৰিছে। কৰিমগঞ্জ জিলাৰো বান পৰিস্থিতি বৰ্তমান উন্নতি হৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্গেৰিটাই সোমবাৰে বৰাক উপত্যকা ভ্ৰমণ কৰি বৰাক উপত্যকাৰ 3খন জিলাৰ বান পৰিস্থিতিৰ বুজ লয়। ইপিনে বৃহস্পতিবাৰে বরাক উপত্যকাত উপস্থিত হয়েছে জনস্বাস্থ্য কারিগরী বিভাগের মন্ত্রী জয়ন্ত মল্ল বরুয়া। তেখেতে আজি হাসার জেলার বান পরিস্থিতির বুঝ লয়। শুক্রবারে তেখেত হাইলাকান্দি আহি উপস্থিত হব আর হাইলাকান্দির বর্তমান বান পরিস্থিতির সম্পর্কে এখন পর্যালোচনা সভা তেখেত মিলিত হব। জেলা আয়ুক্ত কার্যালয়ত অনুষ্ঠিত হবলগা এইখন পর্যালোচনা সভার পিছত তেখেত জেলাখনের বিভিন্ন আশ্রয় শিবির পরিদর্শন করব। শুক্রবারে তেখেত করিমগঞ্জলে যাব আর করিমগঞ্জ জেলার বান পরিস্থিতির তেখেতে বুঝ লব। আর পিছতে বরাক উপত্যকার তিনিওখন জেলা হাইলাকান্দি করিমগঞ্জ আর কাছাড় জেলার বান পরিস্থিতি দ্রুত উন্নতি হয়েছে আর বান আক্রান্তসকলে বর্তমান সরকারের সাহায্য লাভ করেছে আর বিভিন্ন আশ্রয় শিবির জেলা প্রশাসনে বন্ধ করেছে আর বান আক্রান্তসকল লাহে লাহে নিজ নিজ ঘরলে রওনা হয়েছে।
লখিমপুৰ জিলাৰ ঢকুৱাখানত জিয়াধান নৈৰ বানে ভালেমান অঞ্চল প্লাৱিত কৰিছে। কেইবাটাও অঞ্চলৰ জনসাধাৰণৰ বাসগৃহ আৰু কৃষিভূমি এতিয়াও বানৰ পূৰ হৈ আছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বান পৰিস্থিতি এতিয়াও স্বাভাৱিক হোৱা নাই। উদ্যানখনত মৰ্টাৰ গড়সহ 163টা বন্যপ্ৰাণীৰ বানৰ ফলত মৃত্যু হৈছে। এতিয়াও উদ্যানখনৰ মুঠ 233টা বন শিবিৰৰ 51টা পানীৰ তলত আছে। বানত উদ্যানখনৰ ভিতৰৰ কেইবাখনো দলং ভাঙি পৰাৰ লগতে অন্যান্য আন্তঃগাঁথনিৰ ক্ষতি হৈছে। ৰাজ্যৰ খাদ্য আৰু অসমৰ যোগান তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বৰপেটা জিলাৰ সৰ্থেবাৰীত বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে বহুদিন আৰু বানে সৰ্থেবাৰীৰ বিস্তীৰ্ণ অঞ্চল বয়াই পেলাৰ ফলত কেইবা হাজাৰ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। সৰ্বতো পানী শুকাইছে যদিও পৰিস্থিতি স্বাভাৱিক হোৱা নাই। মন্ত্ৰীগৰাকীয়ে বান ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ ক্ষয় ক্ষতি আৰু সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ বুজ লয়। বৰপেটা জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও যোৱা নিশাৰ পৰা হৈ থকা বৰষুণে পুনৰ ন ন অঞ্চল প্লাৱিত কৰাৰ আশংকাই দেখা দিছে। জিলাখনৰ 287খন গাঁৱৰ বিস্তীৰ্ণ অঞ্চল বানত বুৰ গৈ আছে। জিলাখনত 80,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা 12টা আশ্ৰয় শিবিৰত 3,400ৰো অধিক লোকে আশ্ৰয় লৈ আছে। নগাঁও জিলাত আজি স্বেচ্ছাসেৱী সংস্থা এটাৰ উদ্যোগত জিলাখনৰ বৰাগাঁও ৰাজস্বপুৰৰ বান ক্ষতিগ্ৰস্ত বৰালিবাৰী কছাৰীগাঁও লেঙেৰিবাৰী আৰু জেংবাৰী এলেকাত সাহায্য বিতৰণ কৰা হয়। সাহায্যসমূহ বিতৰণৰ সময়ত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপৰি প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে। ৰাজ্যখনৰ বান পৰিস্থিতি বিভিন্ন অঞ্চলত সমস্যাৰ সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি সেৱা ভাৰতী পূৰ্বাঞ্চলৰ কৰ্মীসকলে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈছে। তেওঁলোকে দেশৰ অন্যান্য প্ৰান্তৰ লোকক অসমৰ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ বাবে আহান জনাইছে। ৰাজ্যৰ বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষিমন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজনীয়া, সচিব তেজ প্ৰসাদ ভূষণৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ বৰ্তমান স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে সহজে নষ্ট হ'ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ পৰিমাণ হ্ৰাস কৰা, পৰিবহন ব্যয় হ্ৰাস কৰা আদিৰ ক্ষেত্ৰত শীতল ভঁৰাল ব্যৱস্থাই কৃষক আৰু ব্যৱসায়ীসকলক উপকৃত কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰ আৰু চেণ্ট্ৰেল ব্যুৰ অব কমিউনিকেশ্যনৰ উত্তৰ পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কাইলৈৰ পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। ৰেলৱে আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয় দিনা চি বি চিৰ পথসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ পূব মণ্ডলৰ সঞ্চালক প্ৰধান কে সতীশ নাম্বুদেৱীকালে কয় যে এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাবে এখন অনুমতি মঞ্চ প্ৰদান কৰিছে। গুৱাহাটী মহানগৰীৰ জনসাধাৰণৰ নিৰাপত্তা তথা মহানগৰীখন পোহৰাই ৰখাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে প্ৰায় 25 কোটি টকা ব্যয়েৰে 93টা মূল পথত ষ্ট্ৰীট লাইট স্থাপনৰ সংকল্প লৈছে। ইয়াৰ বাবে মহানগৰীখনত ষ্ট্ৰীট লাইট নথকা 1,520টা পথ আৰু উপপথ চিনাক্ত কৰা হৈছে। ইয়াৰ লগতে দ্বিতীয় পৰ্যায়ত আলংকাৰিক লাইট আৰু অধিক উচ্চতাত ষ্ট্ৰীট লাইট স্থাপনৰ পৰিকল্পনা লোৱা হৈছে। শ্ৰোতাসকলে সন্ধিয়া অঞ্চলৰ বাতৰিখন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনা অংকুৰজ্যোতি শৰ্মাৰ পৰা।
আজি বিশ্ব জনগণনা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাৰ্যসূচী গ্ৰহণ কৰা হয়। গোলাঘাট জিলাতো বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গোলাঘাট নগৰৰ বেঙেনা খোৱা নগৰীয় স্বাস্থ্য কেন্দ্ৰত দিৱসৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনা পোষে আয়োজিত হয়। পোষে উপলক্ষে অনুষ্ঠিত সভাত পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যাৰ মূল সন্দৰ্ভত আলোচনা আয়োজিত হয়। সভাত চিকিৎসক ৰঞ্জিত ভূঞাই পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব আৰু জনসংখ্যা ৰোধৰ বাবে আশা কৰ্মীসকলৰ কৰ্মী সন্দৰ্ভত মতামত আগবঢ়ায়। সভাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুজ কাবাই উপযুক্ত সময়ত বিবাহ আৰু গৰ্ভধাৰণৰ প্ৰয়োজন সন্দৰ্ভত ৰাইজক অৱগত কৰে। সভাখনত সাৰথি বাহু মুকলি কৰা হয়। নগাঁও জিলাতো বিভিন্ন কাৰ্যসূচীৰে বিশ্ব জনসংখ্যা দিৱস উদযাপন কৰা হয়। নগাঁও জিলা স্বাস্থ্য বিভাগৰ লগতে আইপাছ জিলা আইন সেৱা অধিকাৰীৰ সহযোগত গোলাগোহাই থান স্বাস্থ্য কেন্দ্ৰত এই দিৱস উদযাপন কৰা হয়। সংস্থাৰ পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰা 3গৰাকী আশাকৰ্মীক বিশেষতা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে জনসংখ্যা বৃদ্ধিৰ ফলত অহা প্ৰত্যাহ্বানসমূহ আৰু সুবিধাসমূহক প্ৰতিফলিত কৰি প্ৰতিবছৰে 11 জুনে এই দিৱস পালন কৰা হয়। মিশনক্ষম পৰিষদৰ বাবে কাম কৰা আৰু জনসংখ্যা বৃদ্ধিৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰতি বছৰে এই জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যা বিষয়সমূহৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তাৰ প্ৰতি মনোযোগ দিয়াৰ উদ্দেশ্যে 1994 চনত ৰাষ্ট্ৰসংঘৰ প্ৰশাসনীয় পৰিষদে উন্নয়ন আঁচনিৰ অধীনত এই দিৱস আৰম্ভ কৰিছিল। 1990 চনত গ্ৰহণ কৰা প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জনসংখ্যাৰ সমস্যাৰ ক্ষেত্ৰত সজাগতা বৃদ্ধি আৰু ইয়াৰ বাবে পৰিৱেশ আৰু উন্নয়নৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰি প্ৰতি বছৰে বিশ্ব জনসংখ্যা দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে। 1990 চনৰ 11 জুলাইত 90খনৰ অধিক দেশত প্ৰথমবাৰৰ বাবে বিশ্ব জনসংখ্যা দিৱস পালন কৰা হয়। এইদিনা বিশ্ব জনসংখ্যা দিৱসৰ মূল বিষয়বস্তু হৈছে কাকো বাকী দিয়াকৈ সকলোকে গণনা কৰা। ৰাজ্য চৰকাৰে মাতৃমাতৃ বন্দনা কাৰ্যসূচী অনুসৰি চৰকাৰী বিষয়া কৰ্মচাৰী পিতৃ মাতৃ সাহুৰ সৈতে সময় কটাবলৈ বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে। এই অনুসৰি চলিত বৰ্ষৰ 6 আৰু 8 নৱেম্বৰত এই ছুটী প্ৰদান কৰিব। চৰকাৰী বিষয়া কৰ্মচাৰী 9 নৱেম্বৰৰ দ্বিতীয় সোমবাৰ আৰু 10 নৱেম্বৰৰ দেওবাৰেও বন্ধ লাভ কৰিব। অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকলে পৰ্যায়ক্ৰমে এই বিশেষ ছুটীৰ সুবিধা লাভ কৰিব। আনহাতে বিষয়া কৰ্মচাৰীসকলে পিতৃ মাতৃ আৰু সাহুৰ সৈতে সময় অতিবাহিত কৰাৰ পৰিৱৰ্তে ব্যক্তিগত অৱসৰ বিনিময় বা আন কোনো সময়ত এই ছুটীৰ সুবিধা লাভ কৰিব নোৱাৰিব বুলি সামাজিক মাধ্যমযোগে শিক্ষামন্ত্ৰী ডাঃ ৰমেশ পোখৰেল প্ৰকাশ কৰিছে।
अब डिजिटल साक्षर भी होंगे पारंपरिक साक्षर। भारतीय साक्ष्य अधिनियम मतलब नया कानून 1 जुलाई से लागू। आजाद भारत के अपने कानून।
तारीख पर तारीख, युग का हो गया अंत। न्यायिक प्रक्रिया के लिए समय सीमा तय। भारतीय नागरिक सुरक्षा संहिता 1 जुलाई से लागू। आजाद भारत के अपने कानून।
নীতি আয়োগৰ বিশেষ কাৰ্যসূচী সম্পৰ্কিত অভিযান অসমত অব্যাহত আছে। এই অভিযানৰ অংশ হিচাপে জিলাই জিলাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। সম্পূৰ্ণ অভিযানৰ অধীনত অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহত মূলত প্ৰথম 3 মাহতে পঞ্জীয়নভুক্ত প্ৰসূতিৰ সংখ্যা, সংহত শিশু বিকাশ সেৱাৰ অধীনত প্ৰসূতিৰ পৰিপূৰক খাদ্য যোগান, শিশুৰ সম্পূৰ্ণ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বৃদ্ধিৰ হাৰ, চৰকাৰে 2015 চনতে কৃষকৰ বাবে আৰম্ভ কৰা ছয় হেল্থ কাৰ্ডৰ যোগেদি মাটিৰ নমুনা সংগ্ৰহৰ হাৰ, প্ৰতিটো খণ্ডত মধুমেহ আৰু উচ্চ ৰক্তচাপজনিত ৰোগীসকলক চিনাক্তকৰণৰ হাৰ আৰু একোটা উন্নয়ন খণ্ডত থকা আত্মনিৰ্ভৰশীল গোটৰ বিপৰীতে পুঁজি লাভ কৰি থকা গোটৰ হাৰ, বিদ্যুৎ যোগান থকা মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ৰ হাৰ তথা পাঠ্যক্ৰম আৰম্ভ হোৱাৰ এমাহৰ ভিতৰতে পাঠ্যপুথি বিতৰণৰ হাৰ বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে। মাজুলীৰ বৰআলিনী সত্ৰৰ সত্ৰাধিকাৰ তথা সত্ৰীয়া সংস্কৃতিৰ নিৰল সাধক ভৱানন্দ দেৱগোস্বামী আজি দেহাৱসান ঘটে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী অতুল বৰা আৰু মন্ত্ৰী ডাঃ মনোজ পেগুৱে সত্ৰাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱগোস্বামী অসমীয়া জাতীয় জীৱনলৈ আগবঢ়োৱা অৱদানক ৰাজ্যবাসীয়ে স্মৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। কৰিমগঞ্জ আৰক্ষীয়ে চুবুৰীয়া ৰাজ্যৰ পৰা অহা এখন বাহনৰ পৰা 1 লাখ নিচাযুক্ত টেবলেটযুক্ত কৰিছে। এই ঘটনা সংক্ৰান্তত 2 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক এই পদক্ষেপৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। ইফালে লক্ষীমপুৰ জিলাৰ হাৰমতীত আৰক্ষীয়ে 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। এই সংক্ৰান্তত আৰক্ষীয়ে 1 জন লোকক আটক কৰে। মৌচনাৰ পৰা 48টা টেমাত ভৰ্তি কৰি ৰখা মাদক দ্ৰব্য আৰু 48,000 টকাৰো অধিক নগদ ধন জব্দ কৰা হৈছে। গোলাঘাট জিলাৰ সৰুপথাৰতো কালি 2 জন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰা হয়। সৰুপথাৰ থানাৰ সমীপৰ 4 নম্বৰ ৱাৰ্ডত জব্দ কৰা মাদক দ্ৰব্যখিনিৰ মূল্য 1 কোটি টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। এই সংক্ৰান্তত 1 জন লোকক আটক কৰি তদন্ত অব্যাহত ৰখা হৈছে। গোলাঘাট জিলাৰ বগৈজেং আৰক্ষী দিৱসৰ খেলপথাৰত আজি 19 লাখৰ অধিক টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী দাহ কৰা হয়। জিলাখনৰ আৰক্ষী অধীক্ষকৰ উপস্থিতিত এই সামগ্ৰীসমূহ দাহ কৰা হয়। আৰক্ষী অধীক্ষক ৰাজেন সিঙে প্ৰকাশ কৰা মতে মাদক ব্যৱহাৰ বাহৰ ঘটনাত জিলাখনত এতিয়ালৈ কমেও 50 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাৰ ভুৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনীষা সোণোৱালে ৰূপৰ পদক অৰ্জন কৰে। মনীষাৰ ইউ শাখাত 120 কিলোগ্ৰাম ওজন ভাঙি ৰূপৰ পদক জয় কৰে। আনহাতে ৰেখামণি গগৈয়ে জুনিয়ৰ শাখাত ৰূপ আৰু ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। অসমৰ মৃদুস্মিতা চিত্ৰকৰে 40 কিলোগ্ৰাম ইউ শাখাত ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধানমন্ত্ৰীকেইটা আকৌ এবাৰ কৰি দিছো। দেশৰ আগশাৰীৰ অৰ্থনীতিবিদৰ সৈতে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মত বিনিময়, আসন্ন কেন্দ্ৰীয় বাজেট সন্দৰ্ভত অৰ্থনীতিবিদৰ পৰামৰ্শ গ্ৰহণ, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত আৰ্হি সলনি সন্দৰ্ভত বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত বিষয়টো পুনৰ বিবেচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ, ৰাজ্য কেইবাখনো জিলাত বান পৰিস্থিতি উন্নত যদিও 27খন জিলাৰ 14 লাখতকৈ অধিক লোক বানৰ কবলত, বানত মৃত্যু হোৱা লোকৰ সংখ্যা 83লৈ বৃদ্ধি, ৰাজ্য বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কৃষিমন্ত্ৰী অতুল বৰাই মন্তব্য আৰু উৰিষ্যাৰ ভূৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনীষা সোণত ৰেখামণি গগৈ আৰু মৃদুস্মিতা চিত্ৰকৰৰ ৰূপৰ পদক অৰ্জন সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে আহি গ'ল নমস্কাৰ।